বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ অমৃত পৰ্ব উপলক্ষে সোমনাথ মন্দিৰত বিশেষ মহাপূজা আগবঢ়ায়। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ অমৃত পৰ্ব উপলক্ষে বিশেষ মহাপূজা আগবঢ়ায়। তেওঁ কুম্ভাভিষেক কাৰ্যসূচীতো অংশ লয়। মন্দিৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 11খন তীৰ্থস্থানৰ পবিত্ৰ পানীৰে জলাভিষেক অনুষ্ঠিত হয়। শ্ৰীমোদীয়ে পতাকা উত্তোলন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ভাৰতীয় বায়ুসেনা বাহিনীৰ সূৰ্য কিৰণ এৰবেটিক্ছ দলে সোমনাথ মন্দিৰৰ ওপৰেৰে আকৰ্ষণীয় বিমান কৌশল প্ৰদৰ্শন কৰে। হেলিকপ্টাৰৰ পৰা মন্দিৰৰ ওপৰত পুষ্পবৰ্ষণ কৰা হয়। ইয়াৰ পাছতে শ্ৰীমোদীয়ে বিশেষ প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে গুজৰাটৰ প্ৰভাসপাটনত উপস্থিত হয় আৰু হেলিপেডত অৱতৰণ কৰাৰ পাছতে হামিৰজী গহিল চক্ৰলৈ 1 কিলোমিটাৰ জোৰা এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে এই বিশেষ সোমনাথ অমৃত পৰ্ব আয়োজন কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 বছৰ পূৰ্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এটা বাৰ্তাত শ্ৰীসিঙে কয় যে এই উৎসৱত ভাৰতৰ আভ্যন্তৰীণ শক্তি আৰু সোমনাথ মন্দিৰক আধ্যামিকতা তথা বিশ্বাসৰ প্ৰতীক হিচাপে উদযাপন কৰি অহা হৈছে। তেওঁ লগতে কয় যে এই উৎসৱে দেশৰ চহকী সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাক শক্তিশালী কৰিছে যাতে ভৱিষ্যত প্ৰজন্ম ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে। 1998 চনৰ পোখৰাণৰ পাৰমাণৱিক পৰীক্ষা অৰ্থাৎ অপাৰেচন শক্তিৰ সাফল্য উদযাপনৰ বাবে দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে 1999 চনত কৰা ঘোষণা অনুসৰি প্ৰতিবছৰে 11 মে'ত এই দিৱস পালন কৰি অহা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই দিৱস উপলক্ষে দেশৰ বিজ্ঞানী অভিযন্তা উদ্ভাৱক আৰু গৱেষকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোখৰাণৰ এই পাৰমাণৱিক পৰীক্ষাৰ দিনটোৱে দেশৰ কৌশলগত শক্তি সামৰ্থ বৃদ্ধি আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰাকে প্ৰতিফলিত কৰে। 1998 চনত ভাৰতে বিশ্বৰ সন্মুখত নিজৰ উল্লেখনীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থক প্ৰতিপন্ন কৰিছিল বুলি তেওঁ কয়। দেশে নিষ্ঠা আৰু প্ৰতিভাসম্পন্ন লোকৰ সহায়ত ভৱিষ্যতেও বিজ্ঞান উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে কয় যে এই দিনটোতে ভাৰতে 1998 চনত পোখৰাণ পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰা দেশৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ কথা গৰ্বৰে স্মৰণ কৰে। তেওঁ কয় যে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত প্ৰযুক্তি মূল স্তম্ভ হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি হোৱাৰ লগতে বিকাশ সুনিশ্চিত হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই দিৱস উপলক্ষে দেশৰ কৌশলগত সামৰ্থ বৃদ্ধিত অৰিহণা যোগোৱা বিজ্ঞানী অভিযন্তা আৰু গৱেষকসকলৰ অধ্যৱসায় নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাৰ সফলতাৰ বাবে মেধাৱী বিজ্ঞানীসকললৈ শ্ৰদ্ধা জনাই শ্ৰীসিঙে প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ দূৰদৰ্শিতা আৰু সাহসক অভিবাদন জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে দেশৰ প্ৰযুক্তি বিশেষজ্ঞ আৰু প্ৰযুক্তিৰ সৈতে জড়িত যুৱ প্ৰজন্মক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে তেওঁ কয় যে ভাৰতে উদ্ভাৱনমূলক বিকাশেৰে দেশৰ উন্নয়ন ত্বৰান্বিত কৰাৰ পদক্ষেপ লৈছে। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও এটা বাৰ্তাত এই দিৱস পালনে প্ৰযুক্তিগত উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকে প্ৰতীয়মান কৰে বুলি মন্তব্য কৰে। ভাৰতীয় ষ্টেট বেংকে আজি প্ৰকাশ কৰা গৱেষণা প্ৰতিবেদন অনুসৰি 2026-27 বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদন অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদন বিগত বিত্তীয় বৰ্ষৰ শেষৰটো ত্ৰৈমাসিকত 7.2% আছিল। বিশ্বজুৰি সৃষ্টি হোৱা বিৰূপ পৰিস্থিতিৰ মাজতো ভাৰতে শক্তিশালী স্থিতি বৰ্তাই ৰখা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনায়। বিজেপি নেতৃতাধীন এন ডি এৰ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপালগৰাকীৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী মেনুৱেল টোভাৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে এই বৈঠকত ভাৰত আৰু কষ্টাৰিকাৰ দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু কষ্টাৰিকাই বহুপাক্ষিকতা, গণতন্ত্ৰ আৰু নীতি নিৰ্ভৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ সপক্ষে উমৈহতীয়া প্ৰমূল্য বিনিময় কৰি আহিছে। উল্লেখযোগ্য যে কষ্টাৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছত এয়া তেওঁৰ প্ৰথম চৰকাৰী কাৰ্যসূচী। ইয়াৰ আগেয়ে শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ অংশ লয়। মন্ত্ৰীগৰাকী কষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈকে ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশৰ পৰ্যালোচনা কৰিব। সপ্তাহজোৰা ভ্ৰমণসূচীৰে যোৱা শ্ৰীমাৰ্ঘেৰিটা হণ্ডুৰাছৰ পৰা বেলিজলৈ যাব আৰু দেশখনৰ উচ্চপদস্থ ব্যক্তিসকলক সাক্ষাৎ কৰিব। এয়া হ'ব বেলিজলৈ ভাৰতৰ প্ৰথম মন্ত্ৰী পৰ্যায়ৰ ভ্ৰমণ। ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰীগৰাকীয়ে ডমিনিকাত উপস্থিত হ'ব। ডমিনিকাত মন্ত্ৰীগৰাকীয়ে দেশখনৰ শীৰ্ষ নেতৃবৃন্দৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ আলোচনা কৰিব। তেওঁ লগতে ভাৰতৰ সাহায্যৰে ৰূপায়িত প্ৰকল্পসমূহৰ স্থান পৰিদৰ্শনো কৰিব। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ আমন্ত্ৰণ মৰ্মে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অহা 13-15 মে'লৈ চীন ভ্ৰমণ কৰিব। প্ৰায় 9 বছৰৰ পাছত এগৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে চীন ভ্ৰমণ কৰাটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। তদুপৰি আমেৰিকা, ইজৰাইল, ইৰাণৰ যুদ্ধকালীন পৰিস্থিতি আৰু হৰ্মুজ প্ৰণালীৰ অৱৰোধে বিশ্বজুৰি সৃষ্টি কৰা ইন্ধনৰ সংকটৰ পৰিপ্ৰেক্ষিতত এই ভ্ৰমণে গুৰুত্ব লাভ কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি অষ্ট্ৰেলিয়াৰ জলবায়ু আৰু শক্তিমন্ত্ৰী চেৰিছ বয়নৰ সৈতে নতুন দিল্লীৰ পৰা এখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়। এটা বাৰ্তাত শ্ৰীযাদৱে কয় যে এই বৈঠকত পৰৱৰ্তী বছৰত আলোচনাত অংশগ্ৰহণ কৰিব পৰা দলসমূহ আৰু তেওঁলোকৰ মূল বিষয়সমূহ কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। উত্তৰাখণ্ড প্ৰশাসনে প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি চাৰধাম তীৰ্থযাত্ৰীসকল আৰু পৰ্যটকক সাৱধানতামূলক ব্যৱস্থাসমূহ মানি চলিবলৈ আহান জনাইছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অঞ্চলটোত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে যাতে পাহাৰীয়া ৰাজ্যখনত হোৱা প্ৰবল তুষাৰপাত আৰু প্ৰতিকূল পৰিৱেশৰ পৰা জনসাধাৰণ সুৰক্ষিত হৈ থাকিব পাৰে। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ ভাটিয়াত সংমণ্ডলৰ কাকিৰা লাহৰু পথত হোৱা এটা মটৰ দুৰ্ঘটনাত 6গৰাকী পৰ্যটকৰ মৃত্যু হয়। আনহাতে আন 4গৰাকী পৰ্যটক গুৰুতৰভাৱে আহত হয়। চাম্বা জিলাৰ আৰক্ষী অধীক্ষক বিজয় চাকলনীয়ে কয় যে দুৰ্ঘটনাটোৰ সময়ত অঞ্চলটোত প্ৰবল বৰষুণ হৈছিল। তেওঁ লগতে কয় যে দুৰ্ঘটনাটোৰ পাছতে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱা হয়। দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান চলাই আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ অমৃত পৰ্ব উপলক্ষে সোমনাথ মন্দিৰত বিশেষ মহাপূজা আগবঢ়ায়। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰা হৈছে। ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰা গৱেষণাৰ প্ৰতিবেদন অনুসৰি দেশৰ অৰ্থনীতিৰ বিকাশ 6.6% বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।